এয়া আকাশবাণী গুৱাহাটী। সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিৰ ভিতৰত আছে, মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ আজি ডিগবৈ আৰু চৰাইদেউ জিলাৰ মাহমৰাত মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ প্ৰাৰম্ভিক পুঁজিৰ চেক বিতৰণ, কাইলৈৰ পৰা সংসদৰ বাজেট অধিৱেশনৰ পূৰ্বে আজি সৰ্বদলীয় বৈঠক, গুৱাহাটীৰ পাঞ্জাবাৰীস্থিত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ নৱতম সংযোজন শ্ৰী শ্ৰী দামোদৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহৰ আজি উদ্বোধনৰ কাৰ্যসূচী, বৰপেটাৰ চেঙাত ব্ৰহ্মপুত্ৰৰ বুকুত আজি দুপৰীয়া সংঘটিত নাও দুৰ্ঘটনাত শিশু আৰু মহিলাসহ ছগৰাকী লোক সন্ধানহীন, আৰু সন্তোষ ট্ৰফীৰ ৰাষ্ট্ৰীয় ফুটবল প্ৰতিযোগিতাত আজি ওড়িশাৰ বিৰুদ্ধে কেৰালাৰ 1-0 গোলত জয়লাভ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি ডিগবৈ আৰু চৰাইদেউ জিলাৰ মাহমৰাত মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ প্ৰাৰম্ভিক পুঁজিৰ চেকসমূহ বিতৰণ কৰে। মাহমৰা বিধানসভা সমষ্টিৰ গৰৈমাৰী ক্ৰীড়া প্ৰকল্পত অনুষ্ঠিত কাৰ্যসূচীত সমষ্টিটোৰ 25,551গৰাকী মহিলাক 10,000 টকাকৈ আঁচনিৰ প্ৰথম কিস্তিৰ ধনৰ চেক আগবঢ়োৱা হয়। এই অনুষ্ঠানত দিয়া ভাষণত মুখ্যমন্ত্ৰীয়ে মহিলাসকলক চৰকাৰে আগবঢ়োৱা ধনৰ অপব্যৱহাৰ নকৰি মূলধন হিচাপে লৈ ক্ষুদ্ৰ ব্যৱসায় গঢ়ি তুলিবলৈ আহান জনায়। মাহমৰা সমষ্টিৰ সৰ্বাংগীন উন্নয়নৰ বাবে কেইবাখনো গুৰুত্বপূৰ্ণ আঁচনিৰ কাম শুভাৰম্ভ কৰাৰ লগতে নতুন আঁচনিৰ আধাৰশিলা স্থাপন কৰে। এই সন্দৰ্ভত সাংবাদিকৰ আগত মুখ্যমন্ত্ৰীয়ে এইদৰে কয়।
মহিলাসকলেও বৰঙণি যোগাব পাৰে, তাৰ কাৰণে আজি এই আঁচনিখন হাতত লৈছে। 32 লাখ মহিলা মাহমৰাত 25,000, কিন্তু গোটেই অসমত কিমান মহিলা? 32 লাখ মহিলা এই আঁচনিৰ জৰিয়তে উপকৃত হব। যদি আমি 10,000 টকাকৈ ধৰি লওঁ, চৰকাৰে কিমান টকা খৰচ কৰিব? 3,200 কোটি টকা। কাৰ কাৰণে খৰচ কৰিব? মহিলাসকলৰ কাৰণে। কিয় খৰচ কৰিব? যাতে অনাগত দিনত আমাৰ মহিলাসকল লাখপতি বাইদেউ হব পাৰে। এতিয়া আপোনালোকে মনতে ভাবিব যে আমি 10,000 টকাৰে লাখপতি বাইদেউ কেনেকে হব পাৰিম। সেইকাৰণে প্ৰত্যেকখন মিটিঙতে মই নিজে আহিছো আৰু ৰাইজক মই বুজাই দিছো যে এই আঁচনিখন 10,000 টকাৰ আঁচনি নহয়। এই আঁচনিখনৰ জৰিয়তে আমি বহুত দূৰ আগুৱাই যাব পাৰিম আৰু চৰকাৰে আমাক ৰাস্তা দেখুৱাব, চৰকাৰে আমাক সুবিধা দিব, আমি যাতে লাখপতি বাইদেউ হব পাৰো।
মুখ্যমন্ত্ৰীয়ে ডিগবৈত 17,264গৰাকী মহিলাক চেক বিতৰণ কৰে। মুখ্যমন্ত্ৰীয়ে অনুষ্ঠানত অংশ লৈ মহিলাসকলৰ সবলীকৰণ আৰু তেওঁলোকক স্বাৱলম্বী কৰি তোলাৰ বাবে চৰকাৰৰ এই অভিযান অব্যাহত থাকিব বুলি উল্লেখ কৰে। কাইলৈৰ পৰা সংসদৰ বাজেট অধিৱেশন অনুষ্ঠিত হ'ব। 2 এপ্ৰিলত এই অধিৱেশনৰ সামৰণি পৰিব। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে সংসদৰ উভয় সদনক উদ্দেশি দিয়া ভাষণেৰে অধিৱেশন মুকলি কৰা হ'ব। কাইলৈৰ পৰা 13 ফেব্ৰুৱাৰীলৈ অধিৱেশনৰ প্ৰথম পৰ্যায় আৰু 9 মাৰ্চৰ পৰা 2 এপ্ৰিললৈ দ্বিতীয় পৰ্যায়ৰ কাম কাজসমূহ চলিব। 1 ফেব্ৰুৱাৰীত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে 2026-27 বৰ্ষৰ কেন্দ্ৰীয় বাজেট উত্থাপন কৰিব। বাজেট অধিৱেশনৰ পূৰ্বে কেন্দ্ৰীয় সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজুৱে কেতবোৰ গুৰুত্বপূৰ্ণ ৰাষ্ট্ৰীয় বিষয়ৰ লগতে সদনৰ কাম কাজ সন্দৰ্ভত আলোচনা কৰাৰ উদ্দেশ্যে আজি দিনৰ 11 বজাত এখন সৰ্বদলীয় বৈঠকৰ আহান কৰে। এই বৈঠকত কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে অধ্যক্ষতা কৰে। কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডা, সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজু, সংসদীয় পৰিক্ৰমা ৰাজ্যমন্ত্ৰী অৰ্জুন ৰাম মেঘৱাল আৰু ডঃ এল মুৰুগান এই বৈঠকত উপস্থিত থাকে। কংগ্ৰেছৰ জয়ৰাম ৰমেশ, ডি এম কেৰ তিৰুচি শিৱা, তৃণমূল কংগ্ৰেছৰ সাগৰিকা ঘোষ, সমাজবাদী দলৰ সাংসদ ৰামগোপাল যাদৱো এই বৈঠকত উপস্থিত থাকে। সংসদীয় পৰিক্ৰমা মন্ত্ৰী শ্ৰী ৰিজিজুৱে সংসদৰ এই অধিৱেশন সন্দৰ্ভত সাংবাদিকৰ আগত এইদৰে কয়।
ফ্লৰ লিডাৰ্ছ নে কেই সাজেশ্যনছ দিয়ে হে, হমনে সব নোট কিয়া হে। হমাৰা তৰফ সে এক অপীল কিয়া গয়া হে কি ইয়ে বজেট সেশন হে অৰ সাল কা পহলা পাৰ্লিয়ামেণ্ট সেশন হে, তো শুৰুৱাত 28 তাৰিখ য়ানি কি কল আদৰণীয় ৰাষ্ট্ৰপতি জী কা অভিভাষণ সে শুৰু হোগি। জয়েন্ট সেশন অফ দ পার্লামেন্ট কল 11 বজে তৈ কিয়া গয়া হে অর 29 তারিখ কো ইকোনমিক সার্ভে পেশ কিয়া জায়েগা অর 1 তারিখ জো তৈ কিয়া গয়া হে নরেন্দ্র মোদী জি কা সরকার আনে কে বাদ 1 ফেব্রুয়ারি কো আম বজেট পেশ কিয়া জায়েগা অর ইয়ে বজেট সেশন কা পহলা পার্ট রাষ্ট্রপতি কা অভিভাষণ পর ধন্যবাদ প্রস্তাব হোগা উস পে চর্চা হোগি। ফির উসকে বাদ বজেট পে দোনো সদন মে চর্চা হোগা। হম লোগো নে সারা মেম্বার্স কো রিকোয়েস্ট কিয়া হে কি सब पार्टी सहयोग करें और हमारे संसद को सुचारू रूप से चलाने में सब योगदान करें।
গুৱাহাটীৰ পাঞ্জাবাৰীস্থিত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ নৱতম সংযোজন শ্ৰী শ্ৰী দামোদৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহ কিছু সময় পাছতে উদ্বোধন কৰা হ'ব। মুখ্য অতিথিৰূপে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ লগতে সাংস্কৃতিক পৰিক্ৰমা মন্ত্ৰী বিমল বৰাও উপস্থিত থকাৰ কথা। 52 কোটি টকা ব্যয়েৰে সাজি উলিওৱা এই প্ৰেক্ষাগৃহত আধুনিক তথা আন্তঃৰাষ্ট্ৰীয় মানৰ বিভিন্ন সা সুবিধা সন্নিৱিষ্ট কৰা হৈছে। 800খন আসন বিশিষ্ট প্ৰেক্ষাগৃহটোত অত্যাধুনিক সন্মিলন কক্ষ, উন্নতমানৰ আলোক আৰু শব্দ প্ৰযুক্তি, দিব্যাংগ লোকসকলৰ বাবে মঞ্চত আৰোহণৰ সুবিধাৰ্থে বিশেষ লিফ্ট, অত্যাধুনিক থিয়েটাৰ অভিজ্ঞতা কেন্দ্ৰ আদিৰ ব্যৱস্থা থাকিব। এই প্ৰেক্ষাগৃহটো কাৰিকৰীভাৱে বিশ্বমানৰ হ'ব বুলি শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ সচিব সুদৰ্শন ঠাকুৰে প্ৰকাশ কৰে।
ইয়াত আমি পোহৰ আৰু শব্দৰ ক্ষেত্ৰত বিশেষভাৱে আমি গুৰুত্ব আৰোপ কৰিছো। আপোনাৰ খুব উন্নত মানদণ্ডৰ, বিশ্ব মানদণ্ডৰ আলোকসজ্জা আৰু শব্দৰ আমি ইয়াত ব্যৱস্থাপনা কৰিছো। কাৰিকৰীভাৱেও বহু উন্নত আৰু আপোনালোকে দেখিবলৈ পাব যে যিখন মঞ্চ আমি তৈয়াৰ কৰিছো, সেই মঞ্চখন খুবেই এটা বিৰাট অপেনিঙৰ সৈতে হৈছে। সেইকাৰণে ইয়াত নাটকেই হওক বা গীতৰ অনুষ্ঠানেই হওক, নৃত্য অনুষ্ঠানেই হওক বা অন্যান্য সাংস্কৃতিক অনুষ্ঠান বা অন্যান্য সাহিত্য কেন্দ্ৰিক অনুষ্ঠান বা বিভিন্ন সভা আদি ইয়াত অনুষ্ঠিত কৰাৰ এটা তৃপ্তিয়ে বেলেগ হ'ব, আমোদেই বেলেগ হ'ব, ইয়াত এটা বেলেগ ধৰণৰ আনন্দ লাভ কৰিব। কাৰণ ইয়াত বহু এনেধৰণৰ কাৰিকৰী উপাদান আছে যিসমূহে এই শ্ৰী শ্ৰী দামোদৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহ সমৃদ্ধ কৰিছে, যিসমূহ সাধাৰণ প্ৰেক্ষাগৃহত উপলব্ধ নহয়। গতিকে আমি ভাবো অনাগত সময়ত ই এটা বিৰাট আমাৰ চাহিদা পূৰণ কৰিবলৈ সক্ষম হ'ব।
আপোনালোকে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। পৰৱৰ্তী বাতৰি শুনক জিন্তি ৰাণী ডেকাৰ পৰা।
বৰপেটা জিলাৰ চেঙা সমষ্টিৰ চৰ অঞ্চল ৰহমপুৰ আৰু বৰগলাৰ মাজত ব্ৰহ্মপুত্ৰৰ বুকুত আজি দুপৰীয়া সংঘটিত নাও দুৰ্ঘটনাত শিশু আৰু মহিলাসহ 7গৰাকী লোক সন্ধানহীন হৈছে। স্থানীয় লোকৰ অভিযোগ অনুসৰি পৰ্যাপ্ত সুৰক্ষা ব্যৱস্থা গ্ৰহণ নকৰাকৈ যাতায়াত কৰাৰ ফলত নদীৰ চাকনৈয়াত পৰি এই দুৰ্ঘটনা সংঘটিত হৈছে। বৰ্তমান SDRFৰ দলে আৰক্ষীৰ সহযোগত উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে। অৱশ্যে এন্ধাৰ হোৱাৰ বাবে উদ্ধাৰ অভিযান আজি স্থগিত ৰখা হৈছে। আজি ৰাজ্যৰ ভিন্ন স্থানত বড়োসকলৰ হেঁপাহৰ উৎসৱ গৌথাৰ বাথৌ চান উদযাপন কৰা হৈছে। মাঘ মাহৰ দ্বিতীয়টো মঙলবাৰে এই উৎসৱ উদযাপন কৰা হয়। বড়ো জনগোষ্ঠীৰ প্ৰধান দেৱতা বাথৌৰ উপাসনা বছৰত দুবাৰকৈ কৰা হয়। বাথৌক জনগোষ্ঠীটোৰ পিতৃদেৱতা বুলি বড়োসকলে বিশ্বাস কৰে। বাক্সা জিলাৰ মুছলপুৰৰ বাথৌফুৰীত 10 দিনীয়া কাৰ্যসূচীৰে 52 সংখ্যক কেন্দ্ৰীয় বাথৌ পূজা আৰু মেলাৰ আয়োজন কৰা হৈছে। পৰম্পৰাগতভাৱে আৰজ বন্দনাৰে 12খন গাঁৱৰ মুখিয়ালসকলে মেলাস্থলীত নিজ নিজ গাঁৱৰ ৰাজহুৱা পতাকা উত্তোলন কৰে। মেলাস্থলীত মুখ্য প্ৰৱেশদ্বাৰ, বাণিজ্য মেলা, মন্দিৰৰ দুৱাৰ মুকলি কৰা হয়। শান্তি, সম্প্ৰীতি আৰু ভাতৃত্ববোধৰ ভাৱেৰে আয়োজন কৰা পূজা আৰু মেলাত ভালেসংখ্যক লোক উপস্থিত থাকে। অসম মেঘালয় সীমান্তৱৰ্তী কামৰূপ জিলাৰ বকুৰ কঁঠালপাৰাত আজিৰে পৰা দুদিনীয়াকৈ বাথৌ পূজা অনুষ্ঠিত হৈছে। আজি পুৱাৰে পৰা বড়ো জনগোষ্ঠীৰ লোকসকলে পৰম্পৰাগত ৰীতি নীতিৰে সিযোগছ ৰোপণ কৰি বন্তি জ্বলাই আৰজ বন্দনাৰে পূজা আৰম্ভ কৰে। পূজাস্থলীত দক্ষিণ কামৰূপ জিলা বাথৌ মহাসভাৰ সভাপতি বিষ্ণু বসুমতাৰীয়ে পূজাৰ বিষয় সম্পৰ্কে আলোকপাত কৰে। বড়োলেণ্ডৰ বিধায়িনী সভাগৃহত আজি বড়োলেণ্ড শান্তি চুক্তি দিৱস পালন কৰা হয়। BTC চৰকাৰে এই অনুষ্ঠানটোৰ আয়োজন কৰে। অনুষ্ঠানৰ আৰম্ভণিতে BTC সচিবালয়ৰ চৌহদত থকা বডুফা উপেন্দ্ৰনাথ বড়োৰ ব্ৰহ্মৰ প্ৰতিমূৰ্তিত শ্ৰদ্ধাঞ্জলি জনোৱা হয়। আজিৰ অনুষ্ঠানত ঐতিহাসিক BTRৰ শান্তি চুক্তিত স্বাক্ষৰকাৰীসকলক সম্বৰ্ধনা জনোৱা হয়। BTCৰ মুৰববী হাগ্ৰামা মহিলাৰী, মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্ম, সাংসদ ৰণগৌৰা নাৰ্জাৰী, বিধায়ক লৰেঞ্চ ইছলাৰী আৰু ৰবিৰাম নাৰ্জাৰীৰ লগতে শান্তি চুক্তিত স্বাক্ষৰকাৰী তথা প্ৰাক্তন NDFBৰ নেতা ধীৰেণ বড়ো, BKWAC মুৰববী মিহিনেশ্বৰ বসুমতাৰী এই অনুষ্ঠানত উপস্থিত থাকে। NDFB, EPSU, বড়ো সাহিত্য সভা, বড়ো সমাজ আৰু বিভিন্ন সংগঠনৰ কেইবাগৰাকী প্ৰতিনিধি অনুষ্ঠানত উপস্থিত থাকে। অৱসৰপ্ৰাপ্ত IAS বিষয়া হেমন্ত নাৰ্জাৰীয়ে অনুষ্ঠানৰ অধ্যক্ষতা কৰে। উপস্থিত ৰাইজক সম্বোধন কৰি শ্ৰীনাৰ্জাৰীয়ে কয় যে বড়ো শান্তি চুক্তিৰ প্ৰতিটো দফা সম্পূৰ্ণ আৰু কাৰ্যকৰী ৰূপায়ণ কৰাৰ প্ৰয়োজন আছে। বড়ো জনসাধাৰণৰ ওচৰত BTC চৰকাৰ এই ক্ষেত্ৰত প্ৰতিশ্ৰুতিবদ্ধ বুলিও তেওঁ দোহাৰে। অসমত ভোটাৰ তালিকাৰ বিশেষ সংশোধনী প্ৰক্ৰিয়া আগবঢ়াই নিয়াৰ দিশত অধিক সংবেদনশীল আৰু দায়িত্বশীল হোৱাৰ বাবে আহান জনাই আজি সদৌ অসম ছাত্ৰ সন্থাই ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়ালৈ এখন দাবী পত্ৰ প্ৰেৰণ কৰিছে। এই পত্ৰৰ জৰিয়তে ভোটদাতাৰ তালিকাৰ বিশেষ সংশোধনীৰ পোষকতা কৰি ছাত্ৰ সংগঠনটোৱে কয় যে এই প্ৰক্ৰিয়াৰ ফলত খিলঞ্জীয়া সংখ্যালঘু লোকসকলক সমস্যাৰ সন্মুখীন হোৱা উচিত নহয়। অৱশ্যে অবৈধ নাগৰিকৰ নাম তালিকাৰ পৰা কৰ্তন হ'ব লাগিব বুলি সংগঠনটোৱে দাবী উত্থাপন কৰে। ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মা আৰু সাধাৰণ সম্পাদক সমীৰণ ফুকনে এই সন্দৰ্ভত কয় যে ৰাজ্যখন অবৈধ বাংলাদেশীৰ অনুপ্ৰৱেশৰ সমস্যাৰে ভাৰাক্ৰান্ত। অবৈধ নাগৰিকে ৰাজ্যৰ ভোটাৰ তালিকাত নাম সন্নিৱিষ্ট কৰা বিষয়টো সন্দৰ্ভত ছাত্ৰ সংগঠনটোৱে পূৰ্বৰে পৰাই দৃষ্টিগোচৰ কৰি আহিছে বুলি তেওঁলোকৰ উল্লেখ কৰে। শেহতীয়াকৈ ভোটাৰ তালিকাৰ বিশেষ সংশোধনীক লৈ বহু খিলঞ্জীয়া লোকে আপত্তি দৰ্শোৱাৰ পৰিপ্ৰেক্ষিতত ছাত্ৰ সংগঠনটোৱে কয় যে এনে ঘটনাই এই লোকসকলৰ মনত অসন্তুষ্টিৰ জন্ম দিব পাৰে, সেয়েহে এই প্ৰক্ৰিয়া আগবঢ়াই নিয়াৰ ক্ষেত্ৰত অধিক দায়বদ্ধতাৰে আৰু সংবেদনশীলতাৰে কাম কৰিবলৈ সংগঠনটোৱে নিৰ্বাচন আয়োগক আহান জনায়।
দৰং জিলাৰ খাৰুপেটীয়াৰ সমীপত 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত আজি সংঘটিত এটা দুৰ্ঘটনাত এজন যুৱক নিহত হয়। ধুলাৰ পৰা খাৰুপেটীয়া অভিমুখে মটৰ চাইকেলেৰে গৈ থকা অৱস্থাত বিপৰীত দিশৰ পৰা অহা অসম আৰক্ষীৰ পঞ্জীয়নভুক্ত ট্ৰাকৰ খুন্দাত যুৱকজন গুৰুতৰভাৱে আহত হয় আৰু হাস্পতাললৈ নিয়াৰ পথত মৃত্যু হয়। নিহত যুৱকজন ধুলাৰ খাটনীয়াপাৰা গাঁৱৰ দিলোৱাৰ হুছেইন বুলি জানিব পৰা গৈছে। ৰাজ্যৰ বিভিন্ন জিলাত আজি বেংক কৰ্মচাৰীসকলে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। বেংক কৰ্মচাৰীসকলৰ কাম কাজ সপ্তাহত 5 দিনৰ বাবে কৰাৰ দাবীৰে কৰ্মচাৰীসকলে আজি কৰ্মবিৰতি পালন কৰে। মৰিগাঁও জিলাতো বেংক কৰ্মচাৰীসকলে আজি এই কাৰ্যসূচী ৰূপায়ণ কৰে। একেদৰে শিৱসাগৰ জিলাত আজি ভাৰতীয় ষ্টেট বেংকৰ সন্মুখত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয়। মানস ৰাষ্ট্ৰীয় উদ্যানত আয়োজিত মানস মহোৎসৱৰ অহা 31 জানুৱাৰীত অন্ত পৰিব। 9 দিনীয়াকৈ অনুষ্ঠিত এই মহোৎসৱত ৰাষ্ট্ৰীয় উদ্যানখনৰ দাঁতি কাষৰীয়া বিভিন্ন জাতি জনগোষ্ঠীৰ লোকৰ লগতে প্ৰতিবেশী ৰাষ্ট্ৰ ভূটানৰো বহুসংখ্যক লোকে নিজৰ কৃষ্টি সংস্কৃতি খাদ্য সম্ভাৰ প্ৰদৰ্শন কৰাৰ লগতে বিভিন্ন সামগ্ৰী বিক্ৰীৰ ব্যৱস্থা কৰা হৈছে। জনজাতীয় খাদ্য সম্ভাৰেৰে পৰ্যটকসকলক আকৰ্ষণ কৰা বুলি আমাৰ বাক্সাৰ সংবাদদাতাই জানিবলৈ দিছে। দৰং জিলাৰ পথৰুঘাটত আজিৰে পৰা দুদিনীয়াকৈ কৃষক শ্বহীদ দিৱস আৰু ৰাইজমেল অনুষ্ঠিত হৈছে। 1894 চনৰ 28 জানুৱাৰীত পথৰুঘাটত ব্ৰিটিছৰ বৰ্ধিত খাজনাৰ বিৰুদ্ধে গণতান্ত্ৰিক প্ৰতিবাদ কৰিবলৈ গৈ ব্ৰিটিছ আৰক্ষীৰ গুলীত নিহত হোৱা 140 গৰাকী কৃষক শ্বহীদৰ স্মৃতিত এই অনুষ্ঠান প্ৰতিবছৰে পালন কৰা হয়। আজি প্ৰথম দিনাৰ কাৰ্যসূচী হিচাপে কৃষক মেলাৰ দুৱাৰ মুকলি, কৃষক প্ৰশিক্ষণ আৰু কৃষি বিজ্ঞানীৰ সৈতে মত বিনিময় অনুষ্ঠানৰ আয়োজন কৰা হয়। কাইলৈ দৰং জিলাৰ আয়ুক্ত পূবালী গোহাঁয়ে কৃষক শ্বহীদ দিৱসৰ পতাকা উত্তোলন কৰিব। অন্যান্য কাৰ্যসূচী হিচাপে শ্বহীদৰ স্মৃতিসৌধত শ্ৰদ্ধাঞ্জলি তৰ্পণ, গছপুলি ৰোপণ আদি কাৰ্যসূচী লোৱা হ'ব। বজালী জিলাৰ পাটাচাৰগুচি সমষ্টিত মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে আজি 9টা পথৰ নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভ কৰে। সমষ্টি উন্নয়ন পুঁজিৰ 11 কোটি টকা ব্যয়েৰে এই পথকেইটা নিৰ্মাণ কৰা হ'ব। মন্ত্ৰীগৰাকীয়ে আজি জিলাখনৰ কাহাৰপাৰাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘ, বজালী জিলা শাখাৰ শংকৰী সংস্কৃতি প্ৰকল্পৰ 40 লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰি উলিওৱা নামঘৰৰো শুভ উদ্বোধন কৰে। 79 সংখ্যক সন্তোষ ট্ৰফী ৰাষ্ট্ৰীয় ফুটবল প্ৰতিযোগিতাৰ আজি কেইবাখনো খেল অনুষ্ঠিত হয়। ঢকুৱাখনত অনুষ্ঠিত আজি গ্ৰুপ বিৰ এখন খেলত কেৰালা দলে ওড়িশা দলক 1-0 গোলৰ ব্যৱধানত পৰাস্ত কৰে। ধেমাজিৰ চিলাপথাৰত অনুষ্ঠিত প্ৰতিযোগিতাৰ আন এখন গুৰুত্বপূৰ্ণ খেলত ৰেলৱে দলে পঞ্জাব দলক 2-0 গোলৰ ব্যৱধানত পৰাস্ত কৰে। মেঘালয় আৰু ছাৰ্ভিচেছৰ খেলখন 2-2 গোলৰ ব্যৱধানত ড্ৰ হয়। কাইলৈ ঢকুৱাখনৰ বিষ্ণুৰাম দলে ক্ৰীড়াক্ষেত্ৰত অসম দল ৰাজস্থানৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। উত্তৰাখণ্ড আৰু নাগালেণ্ড, পশ্চিমবংগ আৰু ৰাজস্থানৰ আন দুখন খেলো কাইলৈ খেলোৱা হ'ব। বজালী জিলাৰ পাটাচাৰকুচি বিদ্যাপীঠৰ অৱসৰপ্ৰাপ্ত বিষয় শিক্ষক ভাবিত চন্দ্ৰ হালৈ আজি বিয়লি গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত দেহাৱসান ঘটে। জিলাভিত্তিক কৃতি শিক্ষকৰ বঁটাপ্ৰাপক নিৰ্মল হালৈ মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাকালৰ যুটীয়া সম্পাদক, বজালী শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয়ৰ প্ৰাক্তন সভাপতি, সুধাকণ্ঠ সংগীত মহাবিদ্যালয়ৰ প্ৰাক্তন সভাপতি, পাটাচাৰকুচি অৱসৰপ্ৰাপ্ত শিক্ষক কৰ্মচাৰী সন্থাৰ প্ৰাক্তন সভাপতি আদি কেইবাটাও অনুষ্ঠানৰ বিভিন্ন পদত অধিষ্ঠিত হালৈৰ মৃত্যুৰ সময়ত বয়স আছিল 83 বছৰ। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ আজি ডিগবৈ আৰু চৰাইদেউ জিলাৰ মাহমৰাত মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ প্ৰাৰম্ভিক পুঁজিৰ চেক বিতৰণ, কাইলৈৰ পৰা সংসদৰ বাজেট অধিৱেশনৰ পূৰ্বে আজি সৰ্বদলীয় বৈঠক, গুৱাহাটীৰ পাঞ্জাবাৰীস্থিত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ নৱতম সংযোজন, শ্ৰী শ্ৰী দামোদৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহৰ আজি উদ্বোধন, বৰপেটাৰ চেঙাৰ ব্ৰহ্মপুত্ৰৰ টুকুত আজি দুপৰীয়া সংঘটিত নাও দুৰ্ঘটনাত শিশু আৰু মহিলাসহ 7 গৰাকী লোক সন্ধানহীন, আৰু সন্তোষ ট্ৰফী ৰাষ্ট্ৰীয় ফুটবল প্ৰতিযোগিতাত আজি ওড়িশাৰ বিৰুদ্ধে কেৰালাৰ 1-0 গোলত জয়লাভ।